مثل الذين كفروا بربهم أعمالهم كرماد اشتدت به الريح في يوم عاصف لا يقدرون مما كسبوا على شيء ذلك هو الضلال البعيد.
যিসকলে নিষ্পত্তিপালকৰ লগত কুফৰি কৰিছে সিহঁতৰ উপমা হৈছে এই যে সিহঁতৰ আমলবোৰ হৈছে ভস্মৰ দৰে যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱে সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱে হৈছে চৰম বিভ্ৰান্তি।